එයා ආකාශවණී. বাতৰি সৈতে মই দিশা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পাঁচ দেশীয় ভ্ৰমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আইৰেছত উপস্থিত হৈছে। 2047 চনৰ ভিতৰত ভাৰতক 30 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে কৌশলগতভাৱে নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মত প্ৰকাশ কৰিছে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা লালু প্ৰসাদ যাদৱে ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ক্ষেত্ৰত বিভিন্ন স্তৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 12খন দেশলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি ঘোষণা কৰিছে। আৰু এছবেষ্টন টেষ্টত ভাৰতে আজি চতুৰ্থ দিনা কালি এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 64 ৰাণৰ পৰা খেল আৰম্ভ কৰি ইংলেণ্ডৰ বিৰুদ্ধে 428 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। পাঁচ দেশীয় ভ্ৰমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আইৰেছত উপস্থিত হৈছে। আৰ্জেণ্টিনাত প্ৰধানমন্ত্ৰী মোদীক প্ৰৱাসী ভাৰতীয়সকলে বিশেষ শাস্ত্ৰীয় নৃত্যৰে আদৰণি জনায়। শ্ৰীমোদীয়ে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী তথা জাতীয় নায়ক জেনেৰেল জোজ দে ছেন মাৰ্টিনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ভ্ৰমণ আৰম্ভ কৰিব। আনুষ্ঠানিক অভ্যৰ্থনাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উভয় দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰৰ অন্বেষণ কৰাৰ উদ্দেশ্যে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য আৰু ভেষজ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, আন্তঃগাঁথনি, খনন আৰু খনিজ সম্পদ, কৃষি আৰু খাদ্য সুৰক্ষা, সেউজ শক্তি, তথ্য যোগাযোগ প্ৰযুক্তি আৰু ডিজিটেল উদ্ভাৱন, দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু জনসম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। পাঁচ দেশীয় যাত্ৰালৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাক লেটিন আমেৰিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সহযোগী আৰু G20 ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম ঘনিষ্ঠ অংশীদাৰ বুলি অভিহিত কৰিছিল। আৰ্জেণ্টিনা ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী ৰিঅ' ডি জেনেৰিঅ'ত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ব্ৰাজিললৈ যাব। পাঁচ দেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে নামিবিয়ালৈ যাব। 2047 চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি 4 ট্ৰিলিয়ন ডলাৰৰ পৰা 32 ট্ৰিলিয়ন ডলাৰলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে কৌশলগতভাৱে নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মত প্ৰকাশ কৰিছে। বাংগালুৰুত আজি IIT মাদ্ৰাছৰ সংগম 2025 শীৰ্ষক গোলকীয় উদ্ভাৱন আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ শিক্ষ সন্মিলনত অংশ লৈ তেওঁ এইদৰে কয়। শ্ৰীগোৱেলে কয় যে চৰকাৰৰ দূৰদৰ্শী নীতিৰ বাবে ইতিমধ্যে ভাৰত বিশ্বৰ 5ম সৰ্বোচ্চ অৰ্থনীতি হিচাপে পৰিচিত হৈছে আৰু 2028 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব। ভাৰত সম্প্ৰতি বিশ্বৰ সবাতোকৈ দ্ৰুত বিকশিত অৰ্থনীতি বুলি শ্ৰীগোৱেলে উল্লেখ কৰে। তেওঁ লগতে কয় যে চৰকাৰৰ নীতি আৰু ইয়াৰ কাৰ্যসূচীসমূহৰ বাবে ভৱিষ্যতৰ ভাৰত প্ৰযুক্তি আধাৰিত ভাৰত হিচাপে গঢ় লৈ উঠাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং আৰু প্ৰযুক্তি খণ্ডটো ভাৰতে নেতৃত্ব প্ৰদান কৰিব। উদ্ভাৱনৰ ক্ষেত্ৰখনক বিকশাই তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰি শ্ৰীগোৱেলে কয় যে ডিপটেক ব্যৱস্থাক বিকশিত কৰি তোলাৰ বাবে বাজেটত 10,000 কোটি টকাৰ অনুমোদন দিয়া হৈছে। তদুপৰি উদ্ভাৱন আৰু প্ৰযুক্তিগত খণ্ডত সমৰ্থন আগবঢ়াই যোৱাৰ উদ্দেশ্যে অতিৰিক্ত 10,000 কোটি টকা অনুমোদন দিয়া হৈছে বুলি তেওঁ কয়। বিগত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বাবে 1,00,000 কোটি টকা মঞ্জুৰ কৰা হৈছে বুলিও শ্ৰীগোৱেলে উল্লেখ কৰে। প্ৰযুক্তিগত উদ্ভাৱনক উৎসাহিত কৰাৰ উদ্দেশ্যে অহা 50 বছৰৰ বাবে সুদবিহীন ঋণ হিচাপে এই ধনৰ অনুমোদন জনোৱা হৈছে। জ্যেষ্ঠ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱাৰ পাছত পাটনাত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনতা দলৰ পৰিষদীয় বৈঠকত তেওঁ এই দায়িত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে 1997 চনৰ 5 জুলাইত জনতা দলৰ পৰা ফাটি গৈ ৰাষ্ট্ৰীয় জনতা দল গঠন হৈছিল। কেন্দ্ৰীয় অনুসন্ধান সংস্থা CBI-এ উত্তৰ প্ৰদেশৰ চাম্বলত কৰ্মৰত উত্তৰ ৰেলৱেৰ এজন সহকাৰী মাণ্ডলিক অভিযন্তা আৰু তেওঁৰ তলতীয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে এজন লোকৰ পৰা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়। CBI-এ জাৰি কৰা এখন বিবৃতি অনুসৰি লোক দুজনৰ বিৰুদ্ধে এটা ব্যক্তিগত কোম্পানীৰ অনাদায় হৈ থকা এখন বিল মোকলাই দিয়াৰ বাবদ 2% ধন উৎকোচ হিচাপে গ্ৰহণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। CBI-ৰ দলটোৱে লাভ কৰা অভিযোগ অনুসৰি চলোৱা অভিযানত দুয়োজন অভিযুক্ত এজনকেই 34,000 টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতেই হাতেলোতে ধৰা পেলোৱা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ক্ষেত্ৰত বিভিন্ন স্তৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 12খন দেশলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি ঘোষণা কৰিছে। তেওঁৰ এই প্ৰস্তাৱক গ্ৰহণ কৰক নাইবা ত্যাগ কৰক সুযোগ হিচাপে অভিহিত কৰিছে। অহা সোমবাৰে এই প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব। এই পত্ৰসমূহত ভিন ভিন শুল্ক, দৰ আৰু ৰাশি অন্তৰ্ভুক্ত কৰা হৈছে বুলি ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত জনায়। তেওঁ কোনো কোনো ক্ষেত্ৰত এই শুল্ক 70% বৃদ্ধি হ'ব বুলি সংকেত দিয়াৰ লগতে অহা 1 আগষ্টৰ পৰা এই শুল্ক কাৰ্যকৰী হ'ব পাৰে বুলি আভাস দিয়ে। যোৱা এপ্ৰিলত ট্ৰাম্পে অধিকাংশ আমদানিকৃত সামগ্ৰীতেই 10% শুল্ক আৰোপ কৰিছিল। চীনকে ধৰি আন কেইবাখনো দেশৰ সামগ্ৰীত এই উচ্চ হাৰৰ শুল্ক আৰোপ কৰা হৈছে। অৱশ্যে 9 জুলাইলৈকে অস্থায়ীভাৱে এই উচ্চ হাৰৰ শুল্ক স্থগিত ৰখা হৈছিল। ব্ৰিটেইন আৰু ভিয়েটনামৰ সৈতে আমেৰিকা ইতিমধ্যে বাণিজ্যিক চুক্তিক চূড়ান্ত ৰূপ দিছে। এতিয়ালৈকে ভাৰতে এই সন্দৰ্ভত কোনো ধৰণৰ চুক্তি কৰা নাই। ভাৰতৰ কৃষি আৰু দুগ্ধজাতীয় সামগ্ৰীৰ বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদানৰ বাবে আমেৰিকাই বিশেষ দাবী জনাই আহিছে যদিও ইয়াৰ ফলত ক্ষুদ্ৰ কৃষকসকলৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বাবে ভাৰতে ইয়াক অতি সংবেদনশীল বিষয় হিচাপে গণ্য কৰি আহিছে। 9 জুলাইৰ পূৰ্বে আভ্যন্তৰীণ বুজাবুজিৰ জৰিয়তে ট্ৰাম্পে প্ৰস্তাৱ দিয়া 26% শুল্ক ভাৰতে পৰিহাৰ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে। বস্ত্ৰ আৰু জোতাৰ দৰে সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰতো শুল্ক হ্ৰাস কৰাৰ বাবে ভাৰতে অনুৰোধ জনাইছে। অৱশ্যে ভাৰতে সময়সীমাৰ হেঁচাত হুৰমূৰকৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে বুলি বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় হিতৰ কথা চিন্তা কৰিলে দেশে যিকোনো ধৰণৰ চুক্তিত স্বাক্ষৰ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে পলাতক অৰ্থনৈতিক অপৰাধী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক কালি আমেৰিকান প্ৰশাসনে গ্ৰেপ্তাৰ কৰা বুলি ভাৰতক অৱগত কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয় আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে যুটীয়াভাৱে প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। বিধি বলবৎকাৰী সঞ্চালকালয়ে কৈছে যে আমেৰিকাৰ ন্যায় ব্যৱস্থাত দাখিল কৰা অভিযোগ অনুসৰি 2টা গোচৰত নেহাল মোদীৰ প্ৰত্যাৰ্পণৰ বিচাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে। কলাধন বৈধকৰণ আৰু অপৰাধমূলক খৰযন্ত্ৰ এই 2টা গোচৰত বিচাৰ প্ৰক্ৰিয়া চলি আছে। ভাৰতত পাঞ্জাব নেশ্যনেল বেংকৰ কেইবা কোটি ডলাৰৰ জালিয়াতিৰ গোচৰত নেহাল মোদীক বিচাৰি থকা হৈছে। ED আৰু CBIৰ তদন্তত নেহাল মোদী নীৰৱ মোদীৰ অবৈধ ধনৰ লেনদেন সংক্ৰান্তীয় অপৰাধৰ এজন মূল ষড়যন্ত্ৰকাৰী আছিল বুলি জানিব পৰা গৈছিল। নীৰৱ মোদী সম্প্ৰতি ব্ৰিটেইনত আছে আৰু তেওঁৰ প্ৰত্যাৰ্পণৰ বিচাৰ প্ৰক্ৰিয়াও অব্যাহত আছে। বেইজিঙত অনুষ্ঠিত পেৰা আৰ্চাৰী এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় পেৰা ধনুৰ্বিদে আজি 2টা সোণৰ পদক অৰ্জন কৰিছে। ইয়াৰ ফলত ভাৰতৰ মুঠ পদকৰ সংখ্যা 7লৈ বৃদ্ধি পালে। চিতাল দেৱী আৰু জ্যোতিক লৈ গঠিত ভাৰতীয় কম্পাউণ্ড দলটোৱে চীনৰ দলটোক 148-143 ফলাফলত পৰাজিত কৰি সোণৰ পদক হস্তগত কৰে। হৰবিন্দৰ সিং আৰু ভাৱনাই মিক্স ৰিকাৰ্ভ শাখাত 5-4 ফলাফলত জয়লাভ কৰি আনটো সোণৰ পদক অৰ্জন কৰে। ইপিনে ভাৰতে পুৰুষৰ ৰিকাৰ্ভ অপেন, কম্পাউণ্ড অপেন আৰু মিক্সড কম্পাউণ্ড অপেন শিতানত 3টা ৰূপৰ পদক লাভ কৰে। ৰাকেশ কুমাৰে পুৰুষ কম্পাউণ্ড শাখাৰ দলীয় শিতানত, শ্যাম সুন্দৰ স্বামী আৰু মিক্সড ডাবলছ শিতানত জ্যোতিৰ সৈতে খেলি 2টা ৰূপৰ পদক অৰ্জন কৰে। এছবেষ্টন টেষ্টত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ আজি 4ৰ্থ দিনা আলহী দল ভাৰতে কালি 1টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 64 ৰাণৰ পৰা খেল আৰম্ভ কৰি এই বাতৰি যুগুতোৱাৰ পৰলৈকে 4টা উইকেটৰ বিনিময়ত 249 ৰাণ কৰি খেলি আছে। ভাৰতে সামগ্ৰিকভাৱে 429 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। সম্প্ৰতি শুভমন গিলে 67 আৰু ৰবীন্দ্ৰ জাদেজাই 4 ৰাণ কৰি বেট ধৰি আছে। ইংলেণ্ডে প্ৰথম ইনিংছত 407 ৰাণত আটাইকেইটা উইকেট হেৰুওৱাত আলহী দলটোৱে প্ৰথম ইনিংছত 180 ৰাণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 5 দেশীয় ভ্ৰমণসূচীৰ 3য় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত উপস্থিত হৈছে। 2047 চনৰ ভিতৰত ভাৰতক 32 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে কৌশলগতভাৱে নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মত প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ক্ষেত্ৰত বিভিন্ন স্তৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 12খন দেশলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি ঘোষণা কৰিছে। আৰু এছবেষ্টন টেষ্টত ভাৰতে আজি 4থ দিনা কালি 1টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 64 ৰাণৰ পৰা খেল আৰম্ভ কৰি ইংলেণ্ডৰ বিৰুদ্ধে 429 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।